প্ৰথম বংশাৱলী ১৮ অধ্যায়। ডাউদে নানা জাতিক জয় কৰা, তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ তালিকা। তাৰ পাছত ডাউদে পলেষ্টিয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে। ফিলিষ্টিয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাঁওবোৰ তেওঁ কাঢ়ি ল'লে। তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে আৰু মোৱাবিয়াসকলে ডাউদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে। ফৰাত নদী ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে ডাউদে চুবাৰ ৰজা হদৰেজক সমাতত পৰাজয় কৰিলে। ডাউদে ১,০০০ ৰথ, ৭,০০০ অশ্বাৰোহী আৰু ২০,০০০ পদাতিক সৈন্য বন্দী কৰি ল'লে আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছঠেঙৰ হীৰ কাটিলে। কিন্তু তাৰ মাজত ১০০ ৰথৰ বাবে ঘোঁৰা ৰাখিলে। যেতিয়া দৰ্মেশকৰ অৰামিয়াসকলে চুবাৰ ৰজা হদ্দদেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া ডাউদে ২২,০০০ অৰামিয়াসকলক বধ কৰিলে। তাৰ পাছত ডাউদে দৰ্মেশকৰ অৰাম দেশত দুৰ্গ ৰক্ষক সৈন্যৰ দল ভিতৰলৈ সোমোৱালে আৰু অৰামিয়াসকলে ডাউদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। ডাউদে যি যি ঠাইত যায় সেই সকলোতেই জিহুৱাই তেওঁক জয়ী হ'বলৈ দিয়ে। ডাউদে হদদেজৰ দাসকেইজনৰ গাত থকা সোণৰ ঢালবোৰ হুলুকাই জেৰুচালেমলৈ লৈ আহিল। হদদেজৰ তিব্বত আৰু কোন নগৰৰ পৰা ডাউদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্বাৰাই চলোমুনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ আৰু পিতলৰ পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। যেতিয়া হমাতৰ ৰজা টুয়ুবে শুনিলে যে ডাউদে চুবাৰ ৰজাৰ হদদেজৰৰ সকলো সৈন্যক পৰাজয় কৰিলে, তেতিয়া টুবুৱে নিজৰ পুত্ৰ হদুৰামক ডাউদ ৰজাক প্ৰণাম জনাবলৈ আৰু আশীৰ্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে। কাৰণ ডাউদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে আৰু কাৰণ টুয়ুবৰ বিৰুদ্ধে হদদেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদুৰাম নিজৰ লগত ৰূপ, সোণ আৰু পিতল বস্তু লৈ আহিছিল। ডাউদ ৰজাই ইডুম, মোৱাব, অম্মুন, পলেষ্টিয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তু জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে। চৰুয়াৰ পুত্ৰ অবিচয়ে লবণ উপত্যকাত ১৮,০০০ ইডুমিয়াসকলক বধ কৰিলে। তেওঁ ইডুমত দুৰ্গ ৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইডুমিয়া লোক ডাউদৰ দাস হ'ল। ডাউদ যি যি ঠাইত যায় সেই সকলোতে জিহুৱাই তেওঁক জয়ী হ'বলৈ দিয়ে। ডাউদে সকলো ইজৰাইলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায় বিচাৰ আৰু ধৰ্মনিষ্ঠাৰে পৰিচালনা কৰিলে। চৰুয়াৰ পুত্ৰ জোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল আৰু অহিলুদৰ পুত্ৰ জিহুচাফত বৃত্তান্তৰ লিখক আছিল। অহিটুবৰ পুত্ৰ চাদুক আৰু অবিয়াথৰ পুত্ৰ অবিমেলক পুৰোহিত আছিল। চপচা ৰাজলিখক আছিল। জিহুয়াদাৰ পুত্ৰ বনায়া পৰেথিয়া আৰু পলেথিয়াসকলৰ ওপৰত আছিল আৰু ডাউদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শৰ দাতা আছিল।